তোমাৰ এৰা পাৰি থাপি পাই খুচৰি দিবা বতাহ বলিম বা তুমি হোৱা কোঠালি ধানা পাই টোপনি যাবা জানানে মৰমী অতীতৰ কাহিনী মোৰো ভালে পোৱা আছিলে এজনী
জানানে মৰমী অতীতৰ কাহিনী
মোৰো ভালে পোৱা আছিলে এজনী অসম অসম দেহাতি তাই
অসম
অসম পতক পতক সলাই থাকে
কুকুৰা পুঞ্জ
হৈছিলো মই হবলা দেখিয়ে তাইক পগলা হপিছিলো কোমল বুকুখন ঐ জহনী জাতিয়ে কলি জা খাতিয়ে ঢেৰু চিগা কৰিলে মোৰ কেঁচা কৈ যৌৱন
ঢেৰু চিগা কৰিলে মোৰ কেঁচা কৈ যৌৱন
ঐ ৰিমঝিম ৰাম ঝাম কৰেহে আজো এপিৰে এপি ধৰেহে দুখনি গালতে এচু মানা পালো থাকি গলো খুদা মুখে হল হল কান্দিলে কি হব যি গল গল ঘূৰি জানো আহিব লগৰবোৰে বুজালে উভতাই মোক আনিলে দিহিং অজাপ দিবলৈ ওলাইছিলো নহ'লে
এনেহে লাগে মোকে তোমাৰ কপালে উটানিলে
অসক পচক দেহাতি তাই পতক পতক সলাই থাকে
কুকুৰা পুঞ্জ
হৈছিলো মই হবলা দেখিয়ে তাইক পগলা হপিছিলো কোমল বুকুখন ঐ জহনী জাতিয়ে কলি জা খাতিয়ে ঢেৰু চিগা কৰিলে মোৰ কেঁচা কৈ যৌৱন
ঢেৰু চিগা কৰিলে মোৰ কেঁচা কৈ যৌৱন
ফুলিম বা তোমাৰ এৰা পাৰি থাপি পাই খুচৰি দিবা বতাহ বলিম বা তুমি হোৱা কোঠালি ধানা পাই টোপনি যাবা দি